Ella acompañé. Batori Puriso, Zodomoni Hoikiai, Etiar, Prodhan Batori Homu Hoise Prodhan Munti Narendra Modi, Kali Bharatot Notunko Nizukti Prapto, America Rastrodot, Sergio Gorok, Bharatoloi, Adoroni Zonai Nirapotta Bahinie, Sotis Goror, Dokin Bastaror, Dante Warazilat, Kali Sota, Hondes Zonok Maobadi, Greptar Kore ভারত আৰু ওয়েস্ট ইণ্ডিজৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট আজি ওয়েস্ট ইণ্ডিজে 4 উইকেটত 140 ৰাণৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব আৰু মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এতিয়া হনক বিতং বাতৰি প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি ভারতত নতুনকৈ নিযুক্তিপ্রাপ্ত আমেরিকার রাষ্ট্রদূত সার্জিও গরক আদরণি জনায় সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত প্রধানমন্ত্রীগৰাকীয়ে কয় যে নতুন রাষ্ট্রদূতগৰাকীৰ কার্যকালত ভারত আমেরিকার দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী হব বুলি আশা করা হৈছে বৈদেশিক পরিক্রমা মন্ত্রী এস জয়শঙ্করে নতুন দিল্লীত আমেরিকার রাষ্ট্রদূতগৰাকীক সাক্ষাৎ কৰি ভারত আমেরিকার সম্পর্ক আৰু ইয়াৰ ফল পৰৱৰ্তী সময়ত আহি পৰা আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ বিষয়ে আলোচনা কৰে ডক্টৰ জয়শংকৰে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত নতুন ৰাষ্ট্ৰদূতগৰাকীক শুভকামনা জনোৱাৰ লগতে পৰৱৰ্তী সময়ত দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে ইয়াৰ পূৰ্বে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰদূত সার্জিও গৰক সাক্ষাৎ কৰে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও সার্জিও গৰ বৈঠকত মিলিত হয় তেওঁ কয় যে আমেৰিকা আৰু ভাৰতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে কয় যে আমেৰিকাই ভাৰতৰ সৈতে থকা সম্পৰ্ক অধিক সুদৃঢ় কৰিব বিচাৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই সম্পৰ্কই নতুনত্ব লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত এন্থ্ৰোপিক নামৰ কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া ডাৰিঅ' আমোদেই সাক্ষাৎ কৰে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এন্থ্ৰোপিকৰ সম্প্ৰসাৰণক আদৰণি জনোৱাৰ লগতে কয় যে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণৰ বাবে ভাৰতে এন্থ্ৰোপিকৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী তেওঁ লগতে কয় যে ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশতন্ত্ৰটো অধিক শক্তিশালী আৰু দেশৰ প্ৰতিভাৱান যুৱক যুৱতীসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ উদ্ভাৱনক আগুৱাই লৈ গৈছে আৰু এই কাৰ্যই দেশৰ ভৱিষ্যত অধিক শক্তিশালী কৰিব ইয়াৰ পিছতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক এন্থ্ৰোপিকৰ মুখ্য কাৰ্যবাহী বিষয়া ডাৰিঅ' আমোদে সাক্ষাৎ কৰে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈষ্ণৱে কয় যে ডাৰিঅ' আমোদাই ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱেশতন্ত্ৰটোক গুৰুত্ব সহকাৰে লৈছে এন্থ্ৰোপিকৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাক নিৰাপদ আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাৰ বিষয়টোক গুৰুত্ব দিয়ে বুলিও বাৰ্তাটোত অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে এসপ্তাহজোৰা ভাৰত ভ্ৰমণত থকা আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী মাওলাৱি তামিৰ খান মুট্টাকীয়ে আজি আগ্ৰাৰ বিশ্ববিখ্যাত তাজমহল দৰ্শন কৰিব ইয়াৰ পিছতে নতুন দিল্লীত চেম্বাৰ অব কমাৰ্চে আয়োজন কৰা এখন বিশেষ বৈঠকত উদ্যোগ আৰু বাণিজ্যিক প্ৰতিনিধিৰ সৈতে তেওঁ মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও মুট্টাকী বৈঠকত মিলিত হোৱাৰ কথা আছে এই বৈঠকত আফগানিস্তানৰ ছাত্ৰ ছাত্ৰী আৰু ব্যৱসায়ীসকলৰ নিৰাপত্তাকে ধৰি আন আন বিষয়সমূহ আলোচনা হোৱাৰ সম্ভাৱনা আছে ভাৰতে বাওপন্থী সন্ত্ৰাসবাদৰ বিপক্ষে দীৰ্ঘদিনে চলাই থকা যুঁজৰ মাজতে কালি নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়ৰ দক্ষিণ বাষ্টাৰৰ দান্তেৱাড়া জিলাত ছটা সন্দেহজনক মাওবাদীক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে মাংগানাৰ পথত পুতি থোৱা এটা আই ই ডিও সফলতাৰে নিষ্ক্ৰিয় কৰে মাংগানাৰ পথৰ সমীপত সন্দেহজনক মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা বাহিনীৰ পৰা তথ্য লাভ কৰাৰ পাছতেই বৰচুৰ আৰক্ষী থানা জিলা সংৰক্ষিত বাহিনী আৰু চি আৰ পি এফ এলেকাটোত যুটীয়াভাৱে অভিযান আৰম্ভ কৰে অঞ্চলটোত মাওবাদীৰ প্ৰভাৱ সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ বাবে চলাই থকা প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা হৈছিল উল্লেখযোগ্য যে চলিত বছৰতে দান্তেৱাড়াত বাওপন্থী উগ্ৰবাদ বিৰোধী অভিযান আৰু পুনৰ সংস্থাপন কাৰ্যসূচীৰ জৰিয়তে কেইবাটাও আত্মসমৰ্পণ আৰু গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হয় ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ মাজত চলিত মাহৰ পৰা কাৰ্যকৰী হোৱা বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ চুক্তি দেশৰ বৈদেশিক বাণিজ্য নীতিৰ উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হৈছে এই চুক্তিখন হৈছে চাৰিখন উন্নত ইউৰোপীয় দেশ ছুইজাৰলেণ্ড নৰৱে আইচলেণ্ড আৰু লিষ্টেনষ্টাইনৰ সৈতে ভাৰতৰ প্ৰথমখন মুক্ত বাণিজ্য চুক্তি উল্লেখযোগ্য যে এই চুক্তিৰ জৰিয়তে ভাৰতত অহা 15 বছৰত 100 বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ লগতে প্ৰায় 10 লাখ কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে। কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে আজিৰে পৰা 6-দিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীন ভ্ৰমণ কৰিব। কানাডাৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় নীতিৰ অংশস্বৰূপে দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতা অধিক বৃদ্ধিৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণ কৰিব। ভাৰতৰ ভ্ৰমণৰ সময়ছোৱাত আনন্দে নতুন দিল্লীত বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে বৈঠকত মিলিত হ'ব। এই আলোচনাকালত কৌশলগত সহযোগিতা বৃদ্ধিৰ ৰূপৰেখা প্ৰস্তুত, ভিন্ন বাণিজ্যিক খণ্ডত মনোনিৱেশ, শক্তি ৰূপান্তৰকৰণ আৰু নিৰাপত্তা সংক্ৰান্তীয় বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ'ব। আনন্দে লগতে ভাৰত আৰু কানাডাৰ ব্যৱসায় বৃদ্ধিৰ উদ্দেশ্যে বিনিয়োগ, কৰ্মসংস্থাপন সৃষ্টি আৰু উভয় ৰাষ্ট্ৰৰে অৰ্থনৈতিক সুযোগ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে মুম্বাইলৈও যাব। দক্ষিণ পূব এছিয়াৰ অতি গুৰুত্বপূৰ্ণ সহযোগী দেশ ছিংগাপুৰ ভ্ৰমণ কৰি আনন্দে দেশখনৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰি দেশখনৰ সৈতে সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ বিষয়ে আলোচনা কৰিব। এই সাক্ষাতত কানাডা আৰু ছিংগাপুৰৰ কূটনৈতিক সম্পৰ্কৰ 60 বছৰ পূৰ্তিৰ চিনস্বৰূপে পৰিগণিত হ'ব। ইপিনে চীনৰ সৈতে থকা কূটনৈতিক সম্বন্ধৰ 55 বছৰ পূৰ্তিৰ চিনস্বৰূপে দেশখনৰ সৈতে কানাডাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু প্ৰতিশ্ৰুতিবদ্ধতা অব্যাহত ৰখাৰ উদ্দেশ্যে আনন্দে চীনৰ বিদেশ মন্ত্ৰীৰ সৈতেও আলোচনা কৰিব। আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্ৰদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত আয়োজিত ভাৰতীয় ৰাজহুৱা প্ৰশাসনৰ প্ৰতিষ্ঠানৰ প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয়। ডঃ সিঙে কয় যে প্ৰযুক্তি সুলভ হৈ পৰিছে আৰু স্বচ্ছতা তথা উত্তৰদায়িত্ব নিশ্চিতকৰণৰ আটাইতকৈ ফলপ্ৰসূ আহিলাৰূপে পৰিগণিত হৈ উঠিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনা আজি ৱেষ্ট ইণ্ডিজে 4 উইকেটত 140 ৰাণৰ পৰা নিজৰ খেল আৰম্ভ কৰিব। নতুন দিল্লীত অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখন আজি পুৱা 9:30 বজাত আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজ সম্প্ৰতি 378 ৰাণত পিছ পৰি আছে। উল্লেখযোগ্য যে ভাৰতে ইয়াৰ পূৰ্বে 5টা উইকেট হেৰুৱাই 518 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ ঘোষণা কৰিছিল। ভাৰতৰ হৈ যশস্বী জয়ছোৱাল আৰু অধিনায়ক শুভমন গিলে সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতক এক শক্তিশালী স্থিতিত উপনীত কৰোৱায়। যশস্বী জয়ছোৱালে 175 ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হয়। আনহাতে শুভমন গিল 129 ৰাণ সংগ্ৰহ কৰি নট আউট আউট নোহোৱাকৈ থাকে। সাই সুদৰ্শনে 78, নীতিশ ৰেড্ডীয়ে 43 আৰু উইকেট কিপাৰ ধ্ৰুৱ জুৰেলে 44 ৰাণ সংগ্ৰহ কৰি ভাৰতক এই শক্তিশালী স্থিতিত উপনীত কৰোৱাত সহায় কৰে। মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশাখাপট্টনমৰ ACA VDCA ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। কালি নিশা কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে শ্ৰীলংকাক 89 ৰাণত পৰাস্ত কৰে। এই জয়েৰে ইংলেণ্ড প্ৰতিযোগিতাখনত একৰাহে তৃতীয়খন খেলত অপৰাজিত হৈ ৰয়। খেলখনত ইংলেণ্ডে প্ৰথমে বেট ধৰি শ্ৰীলংকাক 254 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 45 অভাৰ 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 164 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ ছফি এক্লেষ্টনে 4টা উইকেট, নেট স্কাইভাৰ ব্ৰাণ্ট আৰু চাৰ্লছ ডিনে 2টাকৈ উইকেট সংগ্ৰহ কৰে। আমিনগাঁৱত অনুষ্ঠিত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেল খেলত কালি ইণ্ডোনেছিয়াক 2-0 পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন চেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খেলৰ অন্তত বেডমিণ্টন ফেডাৰেচন অব ইণ্ডিয়াৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চেম্পিয়ন দল চীনক বঁটা প্ৰদান কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰতত নতুনকৈ নিযুক্তিপ্ৰাপ্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ গৰক ভাৰতলৈ আদৰণি জনায়। নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়ৰ দক্ষিণ বাষ্টাৰৰ দান্তেৱাড়া জিলাত কালি 6টা সন্দেহজনক মাওবাদীক গ্ৰেপ্তাৰ কৰে। আৰু মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।